Good evening, Itu Akashvani Kohima. Samlaga Khobor Puriya Siyim Kongnongla. Pohila Headlines. Chief Minister Nipurio Bra, Civil Service Officers Bra, Desh Banai Dedi Dangu Mutub Dia Lagadu Janaydi Se. Deputy Chief Minister T.R. Zeliang Bra, National Highway Officer Lagadu Srawala Dindi, Kifri Shamadu Twensangdi Jai Se. Advisor to Chief Minister Abometa Bra, Kularu Sapa Nikina, Corruption Lukuti Samna Kuribuli, Technology to Dangor Hisap Chulabuli Kwedi Se, Aro, Minister Salutunio Krosi Bra, Mikey Village Adoption Initiative to Konamadi Surukuridi Se. Itia, Pura Khobor. Nagaland Chief Minister Nipurio Bra, Aji Kwese, State Civil Service Officers Bra, Desh Banaidia De Dangor Impact to Banaidi Se, Northeast Regional Conference of the All India Federation of State Civil Administrative Services Association, RCEMPA De Kutakure Shri Rio Bra Kwese, Taikan Bra, Education, Healthcare, Infrastructure, Aro, Sustainable Unnoti Karne, Kam Kuriado. Public service laga, botli dia takot do dikhai dia se. Tarbra kusi ke local governance, rural development aru grassroot kan, nicho selfless dedication di age parhaya se. Northeast region bra ahia, sob delegates logoti tarbra swagat kuri, Chief Minister bra kusi ke tunishina jama kuriya bra, dedicated public servants, eki logoti milai dikina services age parhai dia aru unnoti karne kam di mil milap kuri dia se. Shri Rio Bra kwese ke sob logoti eki duktiktari thakya experience khan bhag kuriya aro bhal solutions bisaribone miti kothapata kuribuli conference tu ekta moka ase. Chief Minister ba Nagaland Civil Services Association logoti state te sobse pahila bar idu conference host kuriya karone badhai dise aro conference tu dangu kamyab hobuli wish kuri dise. Deputy Chief Minister T.R. Zeliang Bra Anji Kifri Shamatur Twensang Di Tailaga Dusarola Din National Highway Mofusal Hisabi Jai Se Mofusal Somedi Shri Zeliang Bra Alagalag Bostilaga Council Chairman Aro Head GP Khan Logodi Lokuri Se Saddle Aro Kotor Bosti Twensang District Majudi Thakya Rastadi Minister Bra Executive Engineer National Highway Logodi Lugi Lugi Notice to Contractor Logodi Digina Kamdu Dostin Pidodi Surukuri Boli Janaydi Se Shri Zeliang Bra Kwesi Ki Kifri Aro Twensang Divisions Nijidi Short Term Maintenance Contracti Mon Khushi Huanai Aro Nijor Division Engineers Logodi Notice to Contractors Logodi Digina Kam parhai thakya do bhal kuri dibali aro samoy milai dia phidori kam do khatam kuri bali janai dise. Nationalist Democratic Progressive Party NDPP bra etu laga joint consultative meeting do aji Koyamade rakise. Meeting di guest speaker hisabi kothakuri advisor to Chief Minister Shri Apometa bra kwesi Nagakhan laga sub section bra samaj di bodli anibo karne political organization nutun ekta karne dangor ichha thakia hisabi NDPP do banaigina ajikali laga somoy logodi milaigina nutun rasta bra etu laga duk diktari khando samna kuri ase.
We aspire to serve the citizens of the state. We aspire to bring justice, development, progress, unity, oneness, empowerment of the youth, upliftment of the weaker sections, gender equality, human rights, transparency. All these are aspirations and commitments of the NDPP constitution. Our leadership, our vision, our manifesto is clear and it is acceptable to the people. That is why today Nagaland has an opposition-less government.
Shri Mehta Bra Kwesi, Ajikali Laka Din Aro Zamanadi, Takutu Munduk Aro Ghulin Hoi Kintu Takutu Gyan Bra Ahia Se. Gyan Aro Education Lokodi Dunia Di Parhai Jaikina Sob Abusta Lokodi Samna Kuribuli Paribuli Tarbra Kwese. Nagalandu Aki Parhaikina Unuti Hue Thakilibi Itiabi Bishi Duktik Dari Kanasibili Koi Advisor Ba Technology Jolaikina Duktik Dari Lokodi Samna Kuribuli Kularu Sapani Buli Aro Corruption Hatai Dibuli Dorkar Kanchan Aidi Se. Minister for Women Resource Development or Horticulture, Salutunio Krosira, Mikey Village Adoption Initiative, TMVAI Laga Transformative Livelihood Intervention Project, Konama Village Di Aji, Lakukuri Dise. Project Nijidi 30 Mikey Beneficiaries Kan, Konama Rachonegina, Garlic Cultivation Kuribuli, Aro Seed Manido, Taikan Lokot Aji Minister Ba Bhakuri Dise. Eventi Kotakuri, Srimadi Krosira Kwesi, Konama Bra, Bishilamba Somerba Atua Cultivation to Kuri Taki Ayase. Tabra Kusiki Project Bra Kali Local Economy Utai Dibuli Nohoi Kindo, Nature Skills and Resources Bar Hagina, Dangur Hisab Kamapalidibo, Iki Somaidi, Commissioner Secretary Zotisa Dahu. খোৱাবৰা কৈছে যে ইনিচিয়েটিভ পঢ়াই দিবলৈ এটা গাৰ্লিক ফেষ্টিভেল টুবি খনমা দি ৰাখিবলৈ প্ৰপ'জ কৰিছে। আপুনিখন আকাশবাণী কহিমাৰপৰা খবৰ আনি দি আছে। তাজা খবৰ শুনিবলৈ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ, ইয়াৰ নিউজ এলাৰ্টছ আৰু ইয়াৰ আণ্ডাৰস্কোৰ কহিমা দি ফ'ল' কৰিবি। আপুনি খানপৰা ইটো খবৰ দ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল ইয়াৰ নিউজ কহিমাৰপৰা বি শুনিবলৈ পাৰিব। নাগালেণ্ডে আৰ্বান লোকেল বডিজ লগা গভৰ্ণেন্স তাকতো উঠাই দিবৰ কাৰণে এটা কেপাচিটি বিল্ডিং প্ৰগ্ৰামটো কাউঞ্চিলাৰ্ছ কাৰণে আজি ডিমাপুৰ দি ৰাখিছে। ইভেণ্টটো নাগালেণ্ড আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট প্ৰজেক্ট লগা ভাগ দি ৰাখিছে আৰু প্ৰজেক্ট ডিজাইন মেনেজমেণ্ট কনচালটেণ্ট পি ডি এম চি পৰা কণ্টেক্ট কৰিছে। পি ডি এম চিৰ লগতে ইনষ্টিটিউচনেল এক্সপাৰ্ট বিমল ঝা পৰা ইণ্ডিয়া লগা ইকনমিক গ্ৰথে আৰ্বানাইজেশ্যন লগা দৰকাৰ জনাই দিছে আৰু নাগালেণ্ডো পিছি দি থাকি আছে বুলি মানিছে। এতিয়া ষ্টেট পৰা ছাষ্টেইনেবল আৰ্বান ডেভেলপমেণ্টে দৰকাৰ ৰাখিলে বি ডাঙৰ দুখখন ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক নাথাকে, ঘৰ বস্তুখন পুৰণা হৈ যা আৰু ছাৰ্ভিচ ডেলিভাৰী কমজোৰ হোৱাৰ পৰা আৰ্বান গভৰ্ণেন্সে দুখ কোলাই দি আছে বুলি তাইৰ পৰা কৈছে। অলপ আগত সময় ৰাখি ইউ এল বি ইলেকশ্যনটো ডাঙৰ কামিয়াব হিচাপে জনাই কিনা শ্ৰী ঝা পৰা ইলেক্টেড কাউঞ্চিলাৰ্ছ কান বা ঠিক গভৰ্ণ কৰিবলৈ কাৰণে জ্ঞান শিকিবলৈ দৰকাৰ জনাই দিছে।
Then why not we enable the local government? They are the nearest from the subject, I mean citizen. In case we want to develop a true development, we need to emphasize them. Kitna bada aapko infrastructure bana do, agar local government empowered nahi hai, to aapka infrastructure apne life ka, jo uska outcome aana chahiye, wo nahi aata hai.
Training bra, policy bana boli, প্লানিং ডিচিশ্যন বনাবলৈ ছাৰ্ভিচ ডেলিভাৰী আৰু ৰিচোৰ্চ মবিলাইজেশ্যন দি দৰকাৰ ৰাখিছে। ছেশ্যন দি বিছটা কাউঞ্চিলাৰ্ছ কান্দিমাপুৰ মিউনিচিপেল কাউঞ্চিল আৰু জুমুকটিমা মিউনিচিপেল কাউঞ্চিলৰ পৰা যোগ লৈছে। মিনিষ্ট্ৰি ফৰ ৰোডছ আৰু ব্ৰিজেছ জি কাইটোৱাইৰ পৰা নৱজোৱান জেনেৰেশ্যন লগতে ট্ৰেডিশ্যন আৰু কালচাৰ লগা ভেলিউজ শিকিবলৈ দৰকাৰ জনাইছে। 15th প্ৰি আহোনা ফেষ্টিভেল কাম কালচাৰেল কম্পিটিশ্যন চাটাকা টাউন দি আজি কথা কৰি তাৰ পৰা কৈছে কি আজিকালি লগা জেনেৰেশ্যন পৰা ট্ৰেডিশ্যন কালচাৰ আৰু যাই যোৱা ইণ্টিজিনিয়াছটো আগে লৈ যাবলৈ আচল জিম্মেদাৰ আছে। নিজৰ ক'ত পৰা আহিছে এইটো নাপাহৰিব লাগে বুলি কৈ শ্ৰী আয়ে পৰা কৈছে কি আলগ আলগ বস্তি য়ানি ক্লায়েণ্টছ পৰা থাকিলে বি আমি খান লগা আলগ থাকে ইতিহাস আৰু ট্ৰেডিশ্যন পৰা আমি খান ইগে লগতে জৰাই দি আছে। ফেষ্টিভেল দি চব মিলাই কিনা চাটাকা এৰিয়া পৰা 15 ইউনিটছ পৰা আলগ আলগ ইণ্ডিজিনিয়াছ এক্টিভিটিজ আৰু গেমছ দি ভাগ লৈ আছে। প্ৰজেক্ট মেনেজমেণ্ট কমিটি লগা একটা ডেলিগেশ্যনটো জাৰ্মানী লগা কে এফ ডাব্লিউ মিছন পৰা অলপ দিন আগত ভোখা ডিষ্ট্ৰিক্ট দি যাই কিনে প্ৰজেক্ট ইনিচিয়েটিভ জাৰি থাকে আৰু মানুহ আৰু হাতী মাজুদি ঝাগৰা হামলা ইছ্যু থাকে কাৰণ চাই আছে। 5th আৰু 6th নৱেম্বৰ দি টিম পৰা ভোখা ডিভিজন ফৰেষ্ট অফিচ দি প্ৰজেক্ট ভিলেজ ৰোনৰেন চামনি দি হাতী জাগা দি দুখ থাকে কাৰণ চাই যাইছে আৰু বস্তি মানুহান কমিউনিটি কনজাৰ্ভড এৰিয়া কমিটি মেম্বাৰ্ছ আৰু এছ এইচ জি ৱেমেন লগতে মাখা ৰং বস্তি দি বাতচিত কৰিছে। টিমৰা থিংয়ায়ান বস্তি দি লাইভলিহুড কাম খান দি চাই যাইছে আৰু বস্তি মানুহান লগতে বি বাতচিত কৰিছে। আৰু পাব্লিক ছাৰ্ভিচ ব্ৰডকাষ্টিং দিনটো আজি মনাইছে। এইটো দিনটো সদায় চাল মনাই কিনা মহাত্মা গান্ধীৰপৰা খালি একবাৰ আকাশবাণী লগা ষ্টুডিঅ' দিল্লীতে 1947 ভিজিট কোৰিয়াটো কমিমৰেট কৰি আছে। দেশ লগা বাবুৰপৰা পলাই থাকে মানুহ জনখান পাৰ্টিশ্যন পৰা ভাগ কৰি কিনা কুৰুক্ষেত্ৰ হাৰিয়ানা দি অলপ সময় কাৰণে বহি থাকিছে তাইখন লগতে কথা কৰিছে।
Seventy-seven years ago, it was Diwali day when Mahatma Gandhi couldn't visit the people displaced by partition and stationed at Kurukshetra. He decided to convey his message through radio. This was Gandhiji's first and last live broadcast at Akashvani on this day in 1947. Gandhiji began his speech saying, "My brothers and sisters who are suffering."
Mere dukhi bhaiyo aur behno, mujhe koi pata nahi hai. कि सिवाय आपके मुझको कोई भी सुनता है या नहीं। मैं तो एक अनजान पुरुष हूँ, मैं कोई दिलचस्पी भी नहीं लेता हूँ, लेकिन दुख के साथ मिल जाना वो तो मेरा जीवन भर का प्रयत्न है, जीवन भर का मेरा पेशा है।
और खबर से इसकी हेडलाइंस दोबारा जनाई दिया से। চিফ মিনিষ্টাৰ নিপিয়ৰিৰ পৰা ষ্টেট চিভিল ছাৰ্ভিচ অফিচাৰ্ছ পৰা দেশ বনাই দিয়াতে ডাঙৰ মদব দিয়া লগা জনাই দিছে। Deputy Chief Minister T.R. Zeliambra, National Highway Mofisalaga, Dusrawala Dindi, Kefri, Shamadu, Twensang Dijaise, Advisor to Chief Minister Abu Metabra, Kularu Sapa Anigina, Corruption Lokoti Samna Kuribuli Technology Didangor Hisab Jalabalijan IDC, Aro, Minister Salutonio Crossibra, Mikey Village Adoption Initiative to Konamandi Surokuridise. আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান দিছে স্কুৰে আছে আপুনি কাঞ্চব কাৰণে ভাল ৰাতি হবি।